শিঙি মাছ হয় কলহিয়া পাতি বলে হলিয়া যোৱা সুতিৰে সিপাৰে মাজুলী চাপৰি এ এ এ দেহি তাতে নৈ মুকলা আমে কয় বুলি মোকে আহিবি যেতিয়া কৰিমে তেতিয়া এ এ এ দেহি লগে হৈ নতুন সঁচৰ খেতি
কৰি চলা